وَسَخَّرَ لَكُمُ اللَّيْلَ وَالنَّهَارَ وَالشَّمْسَ وَالْقَمَرَ وَالنُّجُومُ مُسَخَّرَاتٌ بِأَمْرِهِ إِنَّ فِي ذَلِكَ لَآيَاتٍ لِقَوْمٍ يَعْقِلُونَ
আৰু তেওঁৱেই তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে ৰাতি দিন সূৰ্য আৰু চন্দ্ৰ আৰু নক্ষত্ৰৰাজিও তেওঁৰেই নিৰ্দেশত নিয়োজিত নিশ্চয় ইয়াত বুধ শক্তিসম্পন্ন সম্প্ৰদায়ৰ বাবে আছে বহুতো নিদৰ্শন